অ বৰটা
মোৰ তিলিকে মই একেবাৰে মুহূৰ্ততে খং উঠে, মই মুহূৰ্ততে শান্ত হৈ যাওঁ। মহাদেৱ চাব নালাগে, মই কৈছিলো মই বৰ শান্ত, মই বহুত অশান্ত।
হয় নাই, আপোনাকতো লগ পাইছো ইমান দিন, জানোৱে আপোনাক মই। বৰতা
কালি আহিবি?
কালি কালি নহয়, মই অহা মাহতে যাব পাৰিম।
আপোনাৰ
গোৱালপাৰা চাইডতে আছো এতিয়া।
গোৱালপাৰাত কি
আপোনাৰ? গোৱালপাৰা ফ'ৰ লেনৰ প্ৰজেক্ট এটাত কৰি আছিলো কাম।
পষ্টিং হৈছে?
অ ইয়াতে গোৱালপাৰাতে। চেলাৰী পাই আছো বাৰু। হয়
চাকৰি পাইছ?
অ চাকৰি কৰি আছিলো।
ইঞ্জিনিয়াৰ
কি ক'লে?
চিভিল ইঞ্জিনিয়াৰ হয় না?
হয় হয়, কোৱালিটি কণ্ট্ৰলত।
কোৱালিটি কণ্ট্ৰলত ডিপাৰ্টমেণ্ট কি?
মোৰতো চিভিল আছিলে।
নাই নাই, তোৰ এইটো কোনটো, অসম চৰকাৰ নে ভাৰত চৰকাৰ?
না না, ভাৰত চৰকাৰ, নেচনেল হাইৱে।
নেচনেল হাইৱে দে পাইছে দে, বঢ়িয়া। কিমানকে দিছে?
১৮,০০০ কৰি থাকিলে আৰু পিছলৈ হৈ যাব চবৰে।
৪০টো মই ৪৮০ কৰি পেলাম কেলা, মূৰ্ত আহিব।
আৰে আপোনাৰ আশীৰ্বাদ থাকিলে চব হব।
মই আকৌ কৈ আছো কেলা, ৪০,০০০ ল সেইখিনি মোক অৰ্পণ কৰ। মোক যদি ভগৱান বুলি ভাবিছ তেতিয়াহলে মই মাত্ৰ ২৫% কিবা এটা, ২৫ দিয় ১০ দিয় কিবাটো দিবি, নহয় যিটো দিয় সেইটো চিলভাৰ কিন কেলা।
নাই মই চিলভাৰ ইনভেষ্ট কৰিমে, তাকে কৈ
আছো। ইনভেষ্ট নহয় কেলা,
কিনিম মানে
তই চিলভাৰ কিন।
হয়
দৰমহা কেতিয়া পাবি?
দৰমহা মোৰ আপোনাৰ মাহটো নপৰোতে ২৫-২৬ মানত হয় আৰু।
আজি কি তাৰিখ?
আজি আপোনাৰ ২০ পৰিব আৰু।
গতিকে ২৫ হল বৃহস্পতিবাৰ। তই বৃহস্পতিবাৰে যায়, বৃহস্পতিবাৰে যায় ১০% কিনিল, ৪০,০০০ পাওঁ যদি ১০% ৪,০০০ হয় না, ৪,০০০ লোক কিনিল, কিনিবিনে নেকি? নকলা মোক শপত দে।
আপোনাক শপত দিছো, সেইদিনাখনে নহব, আপোনাৰ ২৫ তাৰিখে
যতে থাক, বঙাইগাঁৱত থাক, অলত থাক, বালত থাক, যাই পেলাই তাতে ২৫ তাৰিখৰ দিনাই কেলা তই চিলভাৰত যিখিনি টকা ৪,০০০ তই খৰচ কৰিবই লাগব। ৪,০০০ যতেই নাথাকা ফালতু দোকানত যাই কেলা কিবা কিনি লবি? মোৰ এইটো যদি কৰবা নৰ তেতিয়া তোৰ লগত আৰু মোৰ সম্পৰ্ক
নাই। সেইটো নহয় বাৰু, নাই কিনিম কিনিম তাকে।
মই পাতে যদি তহঁতে গা গছতো থাকিব পাৰ, মাৰৰ লগত কথা নপাত, মাৰৰ লগত কথা পাতিব নিদিয়, নম্বৰো নিদিয়, তাই গান্ধী বস্তিত বহি আছে।
গান্ধী
বস্তিত হয় বাৰু, গান্ধী বস্তিত বহি আছে, মোৰ লগত কথা পাতিব নিদিয়। কামাখ্যাত কামাখ্যাৰ পৰা গুচি আহিলি,
কি কৰিব আৰু, উপায় নাই, চাকৰি কৰিব দূৰ জেগাত আহিব লগা হল আৰু।
এতিয়া তো সেইকাৰণে তো খাবাত মাৰি ধৰি আছে, আমুক নকবি তামুক নকবি, তাই ভাবিছে চলিটো যদি আপি এটা বিয়া কৰাই গুচি যায় মোৰ কি হব। চেহেৰাটোকে নাই, তাই এতিয়া চেহেৰাটো নাচাও, তাই যেতিয়া বয়স 16-18 আছিল তেতিয়া মই তাইৰ চেহেৰাটো মই তাইক দেখি গম পাই যাম নহয় কে নাই,
গম পাইছো
বুজি পাইছা।
হয় হয়
দিয়া আমাৰ হেৰি খবৰ কি, কল্যাণ শৰ্মা,
কল্যাণ শৰ্মা আপোনাৰ কামাখ্যাৰ কথা কৈছে ন? আছে, ঠিকে আছে, কামাখ্যা মানুহবিলাকে আগতে যেনেকে চলি আছে এতিয়াও সেনেকে চলি আছে।
আমাৰ হেৰি খবৰ কি, মোৰ বৰগিৰি,
কোন কোন
মোৰ বৰগিৰি,
মোহিত শৰ্মা,
মই মিৰেলৰ কথা কৈছো, মিৰেল কল্পনা,
এইটো তেখেতটো এতিয়া আছিল কুমাৰপাৰাৰ তাতে,
কুমাৰপাৰা নহয় সেইখিনি
তাতে নাই, তেওঁৰ খবৰ নাজানো,
এইটো ঘৈণীয়েকৰ ঘৰতে থাকে, এই ঘৰ জামাই,